এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে ষ্টুডিঅত মই বৰষা শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আসাম শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ বাবে এটা সজাগতা কাৰ্যসূচীত অংশ ল'ব। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মিলনৰ বাবে টাটা গোটকে ধৰি দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ গোষ্ঠীৰ নেতৃবৰ্গক সাক্ষাৎ কৰি আমন্ত্ৰণ জনায়। 2018 চনত ৰাজ্যৰ প্ৰথমখন বিনিয়োগ সন্মিলনৰ অভূতপূৰ্ব সফলতাৰ পৰিপ্ৰেক্ষিতত অহা 24 আৰু 25 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিবলগীয়া এই সন্মিলনত দেশৰ লগতে বিদেশৰো ভালে সংখ্যক উদ্যোগ উপস্থিত থকাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী এই ভ্ৰমণকালতে প্ৰায় 1,00,000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ কেইবাটাও প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ বাবে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত 8,000 কোটি টকা ব্যয়েৰে বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা 5 নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰা, 10,000 কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানা সম্প্ৰসাৰণ, ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী কুৰুৱা সংযোগী দলং, গুৱাহাটী ৰিং ৰোড, গুৱাহাটী ভূটান সংযোগী ৰেলপথ নিৰ্মাণকে ধৰি কেইবাটাও প্ৰকল্প লোৱা হৈছে। এই প্ৰকল্পসমূহ কাৰ্যকৰী হোৱাৰ পাছত অসমে আন্তঃগাঁথনি দিশত ভালেখিনি আগবাঢ়ি যাব আৰু ৰাজ্যখনৰ বিনিয়োগৰ বাবে সুচল স্থান হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ মান উন্নীতকৰণৰ পদক্ষেপ হিচাপে আজি চলিত বছৰৰ গুণোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। 2017 চনৰ পৰা ৰূপায়ণ কৰা এই কাৰ্যসূচীয়ে 5 বাৰকৈ সফলতা লাভ কৰাৰ পাছত আজিৰে পৰা 7 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত আজি ৰাজ্যৰ 11খন জিলাৰ 16,000ৰো অধিক বিদ্যালয় সামৰি লোৱা হ'ব। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয়সমূহত স্বমূল্যায়ন আৰু কাইলৈৰ পৰা 9 জানুৱাৰীলৈ বহি মূল্যায়ন কৰা হ'ব। এই 11খন জিলাৰ 16,056খন চৰকাৰী প্ৰাদেশিকৃত আদৰ্শ বিদ্যালয়, চাহবাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় আৰু চাহবাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ক সামৰি লোৱা হ'ব। গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ 14,11,878গৰাকী শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হ'ব। এই কাৰ্যসূচীত 6,365গৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক, কাৰ্যনিৰ্বাহক সদস্যৰ উপৰি চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰিব। বৰপেটা জিলাৰ 2,000ৰো অধিক শিক্ষানুষ্ঠানত 2,03,000ৰো অধিক ছাত্ৰ ছাত্ৰীক গুণোৎসৱত সামৰি লোৱা হ'ব। অসম চৰকাৰে অহা 17 জানুৱাৰীত চলিত বছৰৰ শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি শিল্প সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা 5গৰাকী বিশিষ্ট ব্যক্তিক শিল্পী বঁটা, নটসূৰ্য ফণী শৰ্মা বঁটা আৰু সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটাৰে সন্মানিত কৰিব। বিশিষ্ট কণ্ঠশিল্পী ডঃ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাক 2025 বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ আগবঢ়োৱা হ'ব। সাহিত্যচাৰ্য চন্দ্ৰ বঁটা প্ৰবীণ অভিনেত্ৰী হীৰা নেওগক প্ৰদান কৰা হ'ব। ভীমবৰ দেউৰী বঁটা বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মক প্ৰদান কৰা হ'ব। বড়ো সাহিত্য সভাই বিগত বৰ্ষৰ ৰাংচাৰ সাহিত্যিক বঁটাৰ বাবে দতমাৰ বাসিন্দা থৰাইনা সহাইচুলি ব্ৰহ্মৰ নাম ঘোষণা কৰিছে। বড়ো সাহিত্য সভাৰ এখন বিজ্ঞপ্তিত কালি এই কথা প্ৰকাশ কৰাৰ লগতে গুৱাহাটীৰ পুফৰণীয়া নিবাসী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বড়ো বিভাগৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত গংগাধৰ ৰামচিয়াৰীলৈ সোমেশ্বৰী ব্ৰহ্ম থুনলাই আৰি বঁটা, গোৱালপাৰাৰ ভূপেন দৈমাৰীলৈ চাংজাইৰাং লক্ষেশ্বৰ ব্ৰহ্ম সাংস্কৃতিক বঁটা, গুৱাহাটী নুনমাটিৰ ৰত্নেশ্বৰ বসুমতাৰীলৈ চৰবাং চুবুং বিহুৰাম বড়ো সাহিত্যিক বঁটা, বাক্সাৰ কনক ৰামচিয়াৰীলৈ হাব্ৰাঘাট বঁটা আৰু কোকৰাঝাৰৰ হলটুগাঁও নিবাসী বিদাং মুছাহাৰীক চুবুংথিনি থাদৈ শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম মাউৰীয়া হাউৰীয়া বঁটা প্ৰদান কৰা হ'ব বুলি জনোৱা হৈছে। একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক স্বৰ্ণপ্ৰভা ছৈনাৰীক ৰাজেন্দ্ৰলাল নাৰ্জাৰী সাহিত্যিক বঁটাৰ বাবে মনোনীত কৰাৰ লগতে পৰীক্ষাত সফলতা প্ৰদৰ্শন কৰা একাধিক কৃতি ছাত্ৰ ছাত্ৰীকো উদগনিমূলক বঁটা প্ৰদান কৰা হ'ব বুলি বিজ্ঞপ্তিখনত প্ৰকাশ পাইছে। বড়ো সাহিত্য সভাৰ সমাগত ডিমাকুচি অধিৱেশনত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত তথা ৰাজ্যৰ মীন বিভাগৰ সহযোগত আজি গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সংশ্লিষ্ট বিভাগকেইটাৰ বৈঠকৰ আয়োজন কৰা হৈছে। বৈঠকত কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে অধ্যক্ষতা কৰিব। এই উপলক্ষে মীন মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত 50 কোটি টকা ব্যয় সাপেক্ষ বৃহৎ প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ মৎস্য ক্ষেত্ৰৰ হিতাধিকাৰীসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।